কলোছিয়া পত্ৰ 3 অধ্যায়। এতেকে আপুনি যদি খ্ৰীষ্টৰ সৈতে তোলা হ'ল, তেনেহ'লে য'ত ঈশ্বৰৰ সোঁহাতে খ্ৰীষ্ট বহি আছে সেই ঠাইৰ বিষয়ে অনুসন্ধান কৰক। ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব, কিয়নো আপোনালোকৰ মৃত্যু হ'ল আৰু ঈশ্বৰে আপোনালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে। আমাৰ জীৱনস্বৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ'ব, তেতিয়া তেওঁৰ সৈতে আপোনালোকো প্ৰতাপত প্ৰকাশিত হ'ব। এতেকে আপোনালোকে পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওক, নিজ নিজ অংগ প্ৰত্যংগ স্বৰূপ যি ব্যভিচাৰ, অহুচিতা, কামাভিলাষ, কুঅভিলাষ আৰু লোভ, যেনে মূৰ্তি পূজা, এইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ অবাধ্যতাৰ সন্তানসকলৰ ওপৰলৈ আহে। পূৰ্বতে আপোনালোকে যেতিয়া এইবোৰত জীয়াই আছিল, তেতিয়া আপোনালোকেও এইবোৰত চলিছিল, কিন্তু এতিয়া ক্ৰোধ, খং, কুঅভিলাষ, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচন, এইবোৰ দূৰ কৰক। ইজনে সিজনক মিছা কথা নক'ব, কিয়নো আপোনালোকে তাৰ কৰ্মৰ সৈতে সেই আগৰ পুৰুষক ভতাব্ৰস্তস্বৰূপে হুলুকাই পেলালে, আৰু যি নিজ সৃষ্টিকৰ্তাৰ প্ৰতিমূৰ্তিৰ দৰে তত্ত্বজ্ঞানৰ কাৰণে নতুন কৰোৱা হৈ আছে সেই নতুন পুৰুষক বস্ত্ৰস্বৰূপে পিন্ধিলে। এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নত বা অচুন্নত, অসভ্য লোক, স্কুটীয়, দাস, স্বাধীন এনে কোনো থাকিব নোৱাৰে, কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে। এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোকসকলৰ যি উপযুক্ত, সেইমতে দয়া, স্নেহ, মধুৰভাৱ, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক। আপোনালোক পৰস্পৰ সহনীয় হওক, ইজনে সিজনৰ প্ৰতি দয়ালু হওক, আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দুখ দিয়াৰ কাৰণ থাকে, তেনেহ'লে পৰস্পৰে ক্ষমা কৰক, কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক। এই সকলোৰে ওপৰত প্ৰেমত থাকক, ই সৰ্বসিদ্ধিৰ বান্ধনি। এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৃতিত্ব কৰক। আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ'ল আৰু কৃতজ্ঞ হওক। খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতিগীত আৰু আত্মিক জ্ঞানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক। আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীশুৰ নামত কৰক আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক। হে ভাজ্যাসকল, আপোনালোক নিজ নিজ স্বামীৰ বহিভূত হওক, কিয়নো এয়ে প্ৰভুৰ মতে উচিত। হে পুৰুষসকল, আপোনালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰক আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিব। হে সন্তানসকল, আপোনালোকে সকলো বিষয়তে পিতৃ মাতৃৰ আজ্ঞাধীন হওক, কিয়নো প্ৰভুত সেয়ে সন্তোষজনক। হে পিতৃসকল, আপোনালোকে নিজ নিজ সন্তানসকলক পৰিচিত কৰি নাথাকিব, যাতে তেওঁলোক যে নিৰাশ নহয়। হে দাসসকল, আপোনালোকে সকলো বিষয়তে মাংস সম্বন্ধীয় নিজ নিজ প্ৰভুসকলৰ আজ্ঞাধীন হওক। আপোনালোকৰ চকুৰ সন্মুখত মানুহৰ সন্তোষজনক নহয়, কিন্তু আন্তৰিকতাৰে প্ৰভুলৈ ভয় ৰাখি তেওঁলোকৰ সেৱা কৰক। আপোনালোকে যি কৰে সেইবোৰ মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিতে সৈতে কৰক। আপোনালোকে প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাব বুলি আপোনালোকে জানে। আপোনালোকে প্ৰভু খ্ৰীষ্টৰ কাৰণে সেৱা কৰ্ম কৰক, কিয়নো যিজনে অন্যায় কৰে তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব আৰু তাত পক্ষপাতিত্ব নাই।